পডকাষ্টৰ সমষ্টিলৈ নমস্কাৰ। শ্ৰোতাসকল, অহা 31 জানুৱাৰীৰ পৰা 4-দিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ বাৰপূজীয়াৰ পাচৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ 11 বিশেষ বাৰ্ষিক অধিৱেশন। মৰিগাঁও জিলাৰ পাচৰজা সমন্বয় ক্ষেত্ৰত এতিয়া উদুলি মুদুলি পৰিৱেশ। আয়োজক সমিতিয়ে অসম সাহিত্য সভাৰ 11 বিশেষ বাৰ্ষিক অধিৱেশনৰ বাবে কেনেধৰণৰ প্ৰস্তুতি চলাইছে এই বিষয়ে আমি জানিবলৈ উপস্থিত হৈছিলোগৈ মৰিগাঁও জিলাৰ পাচৰজা সমন্বয় ক্ষেত্ৰত। এয়া পাচৰজা সমন্বয় ক্ষেত্ৰতে লগ পোৱা আদৰণি সমিতিৰ সম্পাদক ডক্টৰ প্ৰদীপ কুমাৰ ডেকা।
নমস্কাৰ, মই বাৰপূজীয়া অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক হিচাপে প্ৰথমে মই সকলো শ্ৰোতা বন্ধুলৈকে মই নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ এটা আবেদন সমূহ ৰাইজলৈ থাকিবই যে অসম সাহিত্য সভাৰ 11 বিশেষ বাৰ্ষিক 2024 বাৰপূজীয়া অধিৱেশনখনিত আপোনালোকে সকলোৱে আহি সহযোগিতা আগবঢ়াই অসমৰ এই জাতীয় অনুষ্ঠানটি সফল কৰি তোলাত যেন সকলোৱে অৰিহণা যোগায়। যিহেতুকে আমাৰ হাতত এতিয়া মাত্ৰ কেইটামান দিনহে বাকী আছে, ঘণ্টা হিচাপত মাত্ৰ কেইটামান ঘণ্টা, সেয়েহে ইতিমধ্যে আমাৰ 34খন সমিতিয়ে নিজৰ নিজৰ দায়িত্বত থকা কামবোৰ প্ৰায় আমাৰ 60% শেষ হৈছেগৈ, 60% শেষ হৈছেগৈ, আৰু বাকী 4টা দিনত হয়তো বাকী আমাৰ 100% মানে সম্পূৰ্ণ 100% পূৰ হ'বগৈ। আৰু আমাৰ তোৰণৰ কাম বা অন্যান্য গ্ৰন্থমেলাৰ কাম, বিজুলীৰ কাম, বাণিজ্য মেলাৰ কাম, খোৱা পানীৰ যোগান আৰু অনাময়, এই সকলোবোৰ কাম আমাৰ 60%-ৰ ওপৰত সমাপ্ত হৈছে আৰু এই 4টা দিনত আমাৰ 100% মানে 100% সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী।
হয়, এইবাৰ যি বিশেষ বাৰ্ষিক অধিৱেশনৰ মূল বৈশিষ্ট্য বুলি ক'লে কি ক'ব আপুনি?
বিশেষ বাৰ্ষিক অধিৱেশনখনৰ মূল বৈশিষ্ট্য হ'ব এইটোৱেই, আমাৰ মৰিগাঁও জিলাখনক সম্পূৰ্ণ 30টা বছৰৰ পাছত দ্বিতীয়বাৰৰ কাৰণে মৰিগাঁও জিলাত এই অধিৱেশনখন অনুষ্ঠিত হ'বলৈ গৈ আছে। সেয়েহে 30 বছৰ আগৰ যিবোৰ অভিজ্ঞতা, সেইবোৰ অভিজ্ঞতাৰে এই অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনিত প্ৰয়োগ কৰি আমি 100% সফল হ'ম বুলি আমি আশাবাদী। আৰু আমাৰ বৈশিষ্ট্য এই যে বাৰপূজীয়া এই অঞ্চলটোতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ এখন জিলা আৰু সাহিত্যৰথি লক্ষ্মীনাথ বেজবৰুৱাৰ এখন জিলা আৰু দেশ মাতৃহকে উৎসৰ্গা কৰা 3জন 42 বীৰ শ্বহীদৰ এখন ঠাই। গতিকে আমি সকলোফালে আমি দায়বদ্ধ আৰু সেই দায়বদ্ধতা ৰক্ষা কৰি আমি সকলোৱে সফল কৰি তুলিবলৈ আমি দিন ৰাত একাকাৰ কৰি সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।
শেষত এটা মোৰ প্ৰশ্ন ৰৈ গৈছিলে, গ্ৰন্থ যিখন স্মৃতি গ্ৰন্থৰ কথা অকণ ক'ব নেকি?
স্মৃতি গ্ৰন্থখনৰ কথা অৱশ্যে মই আপোনাক সবিশেষ নোৱাৰিম, কাৰণ মই সাধাৰণ সম্পাদক হিচাপে মোৰ কিছুহে জ্ঞাত, সেইটো বিভাগৰ বাবে স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিয়ে সেইবোৰ কাম পূৰ্ণোদ্যমত চলাই আছে। আৰু আমাৰ হাতত অধিৱেশনৰ 1টা দিনৰ আগতেই আমাৰ হাতত তুলি দিব বুলি তেখেতলোকে আমাক জনাইছে।
বাৰপূজীয়াৰ বিশেষ বাৰ্ষিক অধিৱেশনৰ শীৰ্ষ গীতৰ ৰচনা আৰু সুৰ বিমল ডেকাৰ। বিমল ডেকাই আকাশবাণীৰ প্ৰতিনিধিক এইদৰে কয়।
মোৰ নাম বিমল ডেকা। হয়, সাহিত্য সভাৰ এইটো প্ৰথম যেতিয়া আমাৰ বাৰপূজীয়াৰ এইটো সাহিত্য সভাৰ কাৰণে প্ৰস্তাৱ হ'ল, তেতিয়াই আমাৰ শাখাৰ ফালৰ পৰা মোক ক'লে যে সাহিত্য সভাৰ কাৰণে এটি শীৰ্ষ গীত ৰচনা কৰিব লাগে। আৰু মই ইমান অভিজ্ঞও নহয়, নতুন এজন তেনেকুৱা গীত লিখোঁ গায়ক তেনেকুৱা, গতিকে মই প্ৰথমে অলপ মানে হেৰি হৈ আশ্বস্ত হৈছিলোঁ। তথাপিও তেওঁলোকে যেতিয়া মোক প্ৰেৰণা যোগালে, সাহস দিলে যে ঠিকে আছে, আমাৰ বাৰপূজীয়া অঞ্চলৰে যিহেতু অঞ্চলতে আমাৰ অধিৱেশনখন হ'ব, গতিকে আমাৰ বাৰপূজীয়া অঞ্চলৰ পৰাই যিহেতু আছে আমাৰ লোক, গতিকে তেওঁলোকৰ হতুৱাই আমাৰ গীতবিলাক হওক, আমাৰ বেছি আমি গৌৰৱান্বিত হ'ম। সেইকাৰণে মই দায়িত্বটো ল'লোঁ আৰু গীতটো মই লিখিলোঁ বাৰবজীয়া। এই গীতটোত আমাৰ ঐতিহাসিক যিমানবিলাক সম্পদ আছিল সেই গোটেইবিলাক মই সন্নিৱিষ্ট কৰাৰ মই চেষ্টা কৰিছোঁ, আৰু সেই মৰ্মে গোটেইবিলাক বাৰবজীয়াৰ যিবিলাক ঐতিহ্য আছিল, যিবিলাক সম্পদ আছিল আৰু আছে, সেইবিলাক গোটেইবিলাক সাঙুৰি মই গীতটো ৰচনা কৰিলোঁ। সমন্বয়ৰে এনা জৰি মহিয়ান নানা জাতি উপজাতি, সমন্বয়ৰে এনা জৰি মহিয়ান নানা জাতি উপজাতি, সুৰত জিলিকি ৰয় সুধাও মিয়া সৃষ্টিত উজ্জ্বলে ৰং মোহনীয়া, জননী তুমি চিৰ সেউজীয়া বাৰ পূজীয়া বাৰ পূজীয়া,
বাৰ থানত বাৰ পূজা বৰদেউ বৰগোহাঁনী, সবছৰৰ সাক্ষী যুঁজৰ গুণামৰ দপ্তপনী,
স্থাপত্য জিলিকি ৰয় মঠৰে থান।
গীতটো আমি ডুৱেট গাইছিলোঁ, মোৰ লগত মোৰ কণ্ঠশিল্পী জ্যোতিকা ডেকাই পৰিৱেশন কৰিছে, আৰু এতিয়া মই এই গীতটো সমবেত সংগীত হিচাপে পৰিৱেশন কৰিব বিচাৰিছোঁ, আৰু ইয়াত কমেও 40 মহিলা আৰু আমি 10 পুৰুষৰ আমি হেৰি কৰিছোঁ, আৰু তেওঁলোকে ইতিমধ্যে আখৰা কৰিছে।
কিমান দূৰৰ পৰা আহিছে
মহিলাসকল? মহিলাসকল বহুত দূৰৰ পৰা আহিছে, ৰহাৰ পৰা আহিছে, আমাৰ অঞ্চলৰো আছে, মৰিগাঁৱৰ শিল্পীও আছে, তেনেকৈ আমাৰ অঞ্চলৰ বহুত শিল্পী কপাহেৰা, তাৰ পৰা তেওঁলোকে শিল্পীবিলাক আহিছে।
হয় হয়, আৰু গীত চাগে সম্পূৰ্ণ আপোনালোকে চাগে সমাপন হৈছে চাগে?
হয়, গীতবিলাক আমাৰ হেৰি কৰিছোঁ আৰু চিৰচেনেহী সেই গীতটো আমি আখৰা কৰিলোঁ, আৰু তাৰ লগতে এই গীতটো আৰু যিমানবিলাক সমবেত সংগীত আমাৰ ইয়াত প্ৰয়োজন হ'ব সেই সমবেত সংগীতবিলাক আমি বিভিন্ন ঠাইত তেওঁলোকক আমি সাঙুৰি ল'বলৈকে আমি তেওঁলোকক দায়িত্ব দিছোঁ, যেনে নগাঁৱত দিছোঁ, ৰহা, মৰিগাঁও, চৰাইবাহী, আহঁতগুৰি, এনেকৈ আমি 5 আমি 5 গুৰাছৰ দায়িত্ব তেওঁলোকক অৰ্পণ কৰিছোঁ, তেওঁলোকে ইতিমধ্যে আখৰা প্ৰস্তুত কৰিছে।
অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনৰ মূল তোৰণৰ বিষয়ে জানিব বিচৰাত মুকেশ শইকীয়াই এইদৰে কয়।
হয় নমস্কাৰ, মোৰ নাম শ্ৰী মুকেশ শইকীয়া, মই অসম সাহিত্য সভাৰ 1 বিশেষ বাৰ্ষিক বাৰবজীয়া অধিৱেশনৰ তোৰণ উপসমিতিৰ সম্পাদক হয়, আৰু লগতে এই সম্পাদক হিচাপে দায়িত্ব পালন কৰাৰ লগতে আমি গীতখনত আমাৰ তোৰণ সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ সকলো শিল্পীয়ে আমি একলগ হৈ ইয়াত আমি কাম কৰিছোঁ, আমি নিজেই এই কামত জড়িত হৈছোঁ, আৰু আমাৰ সম্পাদনাৰ তত্বাৱধানত এই গীতখন ৰূপায়ণ কৰিবৰ কাৰণে প্ৰায় 14 শিল্পীয়ে দিনে নিশাই কষ্ট কৰি অহৰহ এই কামত জড়িত হৈ আছে, আৰু আমি ভাবিছোঁ অসমক আমি অসমৰ ৰাইজৰ কাৰণে এখন অতি সুন্দৰ অসমখনক প্ৰতিফলিত কৰিব পৰা এখন তোৰণ উপহাৰ দিবলৈ আমি সক্ষম হ'ম। আপোনালোকে দেখিবলৈ পাইছে আমাৰ যিখন তোৰণ মূল তোৰণ যি নিৰ্মাণ কৰা হৈছে এই তোৰণৰ সন্মুখভাগ আৰু নিম্নভাগ গোটেই সম্পূৰ্ণ কামখিনি আমি থলুৱাভাৱে কৰিছোঁ আৰু থলুৱা শিল্পী আমি ইয়াত নিয়োগ কৰিছোঁ, আৰু এটা কথা আমি মানে গৌৰৱ কৰিব পাৰোঁ যে আমি ইয়াত যিখন তোৰণ নিৰ্মাণ কৰিছোঁ এই তোৰণখনৰ সম্পূৰ্ণ কামখিনি আমাৰ ইয়াৰ স্থানীয় মানুহে কৰিছে, ইয়াত কোনো বেলেগ আমাৰ বনোৱা আনি পেলাই বা বেলেগ ধৰণৰ শিল্পী আনি পেলাই আমি ইয়াত কাম কৰা নাই, সম্পূৰ্ণ আমাৰ বাৰপূজীয়াৰ মানুহে এই গেটখন নিৰ্মাণ কৰিছে, আৰু এই গেটখনৰ একে ওপৰ ভাগত আমাৰ অসম সাহিত্য সভাৰ যি প্ৰতীক আছে এই প্ৰতীক তাত প্ৰতিষ্ঠা কৰা হ'ব, আৰু তাৰ তলতে অসম সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশনৰ যি নাম ফলক আছে নাম ফলক তাত লিপিবদ্ধ কৰা হ'ব, আৰু তাৰ তলতে আমাৰ অসমৰ জাতীয় জীৱনৰ যিবিলাক জনগোষ্ঠীয় ঐতিহ্য সংস্কৃতি আছে এই সংস্কৃতিবিলাক তাত আমি অলংকৃত কৰিবৰ কাৰণে আমি এটা চিন্তা কৰি আছোঁ, আৰু লগতে আমাৰ যি মুখাশিল্প আছে বাঁহ শিল্প আছে বাঁহশিল্প অসমৰ যি ঐতিহ্য বহন কৰি থকা এনেধৰণৰ শিল্পকৰ্মসমূহ আছে এই শিল্পকৰ্মসমূহকো আমি আমাৰ মূল গেটখনত আমি অলংকৃত কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, আৰু লগতে আমাৰ সত্ৰীয়া সংস্কৃতি আমাৰ মহাপুৰুষ গুৰুজনাৰ যি সংস্কৃতি আছে এই সংস্কৃতিসমূহকো আমি আমাৰ মূল তোৰণখনত সংলগ্ন কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, যাতে আমাৰ মূল তোৰণখনেদি প্ৰৱেশ কৰাৰ লগে লগে অসমৰ জনসাধাৰণে আমাৰ অসমীয়াৰ যি এটা চিনাকি বা পৰিচয় আছে এই পৰিচয়টো যাতে তেওঁলোকে চিনি পাবলৈ বা বুজি পাবলৈ যাতে সক্ষম হয়, অসমখনৰ যাতে এটা প্ৰতিচ্ছবি তাত প্ৰতিফলিত হয়, তাৰ কাৰণে আমি দিনে নেখাই আমি অহৰহ চেষ্টা কৰি আছোঁ, আমি ভাবিছোঁ যে আমাৰ এই তোৰণখনে অসমৰ জনসাধাৰণক এটা সুন্দৰ বাৰ্তা দিব পাৰিব। আমাৰ যিখন মূল তোৰণ কৰা হৈছে এই মূল তোৰণখনৰ আমাৰ পথালিয়ে প্ৰায় 100 আছে, আৰু লগতে আমাৰ ওপৰৰ যিটো দৈৰ্ঘ্য আছে ওপৰটো আমাৰ 33 আছে, 33 ফুট আৰু 100 ফুটৰ এখন মানে সৰ্ববৃহৎ বুলি ক'ব পাৰি এখন বৃহৎ পূৰণৰ কাৰণে আমি গোটেই আমাৰ বাৰবজী অধিৱেশনৰ কাৰণে প্ৰায় 30 আমি তোৰণৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আমাৰ ক্ষেত্ৰখনত প্ৰায় 5 তোৰণ থাকিব। গ্ৰন্থ উপসমিতিৰ গ্ৰন্থ সমিতিৰ যি গ্ৰন্থমেলা আছে সেই গ্ৰন্থমেলাৰ কাৰণে এখন গ্ৰন্থ তোৰণ থাকিব আৰু লগতে আমাৰ দুখনকৈ প্ৰৱেশ পথত আৰু দুখন তোৰণ থাকিব। এনেকৈ সৰ্বমুঠ আমাৰ মূল তোৰণকে ধৰি আমাৰ যি পাঁচো ৰজা সমন্বয় ক্ষেত্ৰ আছে সমন্বয় ক্ষেত্ৰ মুঠ আমাৰ 5 তোৰণ থাকিব।
আৰু স্থানীয়ভাৱে বাঁহ কাঠৰে আপোনালোকে কামটো
হয় হয় আমাৰ স্থানীয় ৰাইজে বাঁহ কাঠৰ যোগান ধৰিছে। আমি কাঠখিনি যদিও আমি ক্ৰয় কৰিব লগা হৈছে, বাঁহবিলাক আমাৰ ৰাইজে দিছে আৰু ৰাইজৰ দান বৰঙণিৰ মাজেদি আমি বাঁহখিনি সংগ্ৰহ কৰিছোঁ। দুই এডাল কিনিবলগীয়া হৈছে যদিও প্ৰায়খিনি বাঁহ আমাৰ বাৰপূজীয়া স্থানীয় ৰাইজে আমাক যাচিছে। তেওঁলোকে
পাঁচৰজা সমন্বয় ক্ষেত্ৰত সুন্দৰকৈ যাতে সাহিত্য সভাৰ অধিৱেশন চলাই নিব পাৰে তাৰ কাৰণেও মৰিগাঁও জিলাৰ গড় কাপ্তানী বিভাগেও সহায়ৰ হাত আগবঢ়াইছে।
মোৰ নাম শ্ৰী হিৰণ্য শইকীয়া, পি ডব্লিউ ডি বিভাগ
মৰিগাঁও। কওকচোন এই ফিল্ডখনৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলাইছে আপোনালোকে? দেখিলো ৰোলাৰ চলাই আছে।
হয় হয় আমাৰ মানে কমপ্লিট মাটি চাটি পেলাই সমান কৰা হৈছে, দ বাম য'ত দ হৈ আছে তাত মাটি দি ৰোলাৰ মাৰি ৰোলাৰ মাৰা হৈছে। আকৌ চাফ চিকুণ কৰা হৈছে, চাফ চিকুণ কৰি পেলাই এতিয়া কাইলৈ আকৌ জেচিবি আহিব, জেচিবিয়ে য'ত যি আছে কাইলৈ কাটি কুটি সমান কৰি দিয়া যাব। কাইলৈ ভিতৰত কাম ফিনিছ হ'ব লাগে আমাৰ পিডব্লিউ বিভাগৰ।
কিমান দিন লাগিল আপোনালোকৰ ইয়াত, কিমান দিন চলালে কাম?
আমাৰ ইয়াত 7-8 দিনমান লাগিছে। কাইলৈ শেষ হ'ব লাগে আমাৰ বিভাগৰ।
আমি শ্ৰোতাসকল গম পালোঁ যে ইয়াতে ৰোলাৰ চলাই যি পথাৰ মাটিভাগ সমান কৰিছে আৰু এইকেইদিনতে তেখেতসকলে জে চি বিৰ দ্বাৰা আৰু বাকীখিনি কাম কৰিব। আপোনাক ধন্যবাদ।
ধন্যবাদ ছাৰ।
পাঁচৰজা সমন্বয় ক্ষেত্ৰৰ বিজুলী যোগানৰ প্ৰসংগত আমাক এইদৰে কয়।
চিমল দেউৰী
হয়, আপুনি চাগে বিদ্যুৎ বিভাগতে চাকৰি কৰিছে?
চাকৰি কৰিছিলোঁ, মই ৰিটায়াৰমেণ্ট ল'লোঁ।
হয়,
আৰু বিদ্যুৎ উপসমিতিৰ চেক্ৰেটেৰী।
হয় নমস্কাৰ, মোৰ নাম অতুল চন্দ্ৰ নাথ।
বৰ্তমান আমাৰ আপোনাকে সুধিব খুজিছোঁ এই ইয়াৰ কাৰণে কিমান অগ্ৰগতি লাভ কৰিছে?
যথেষ্ট অগ্ৰগতি লাভ কৰিছে। অলৰেডি আমাৰ 675 কিলোৱাটৰ এতিয়া গোটেইখিনিৰ ভিতৰত 600 কিমান এটা কিলোৱাট লাগিব। তাৰে 4টা ট্ৰেঞ্চফৰ্মাৰ অলৰেডি 2টা বহিছে আৰু 1টা বাকী আছে, কাইলৈ ভিতৰত ট্ৰেঞ্চফৰ্মাৰ কাম হৈ যাব। আৰু আশা কৰোঁ বিদ্যুৎ ধুনীয়াকৈ পোহৰ যোগান আমি দিব পাৰিম আৰু আমাৰ অধিৱেশন সুন্দৰভাৱে চলি যোৱাত আমি যথেষ্ট আশা কৰিছোঁ।
হয়, এইখিনি এটা কথা থাকে, আমি সদায় আশা কৰোঁ যাতে সুন্দৰ নিয়াৰিকৈ আমাৰ যাতে বিদ্যুতে কোনো দিগদাৰ নিদিয়াকে পাৰ হয়। আপুনি নিৰাপত্তাৰ ক্ষেত্ৰত, বিদ্যুতৰ নিৰাপত্তা, যাতে তাঁৰ লিক নাথাকে, যাতে পুৰণা ৱেৰ ব্যৱহাৰ নহয়, এই ক্ষেত্ৰত কিমান চকু ৰাখিছে?
আমি সম্পূৰ্ণ চকু ৰাখিছোঁ, আপুনি ঠিকেই কৈছে। কেতিয়াবা এইটো লিক হয়, পুৰণা বস্তু দিলে লিক হয় আৰু তাৰ কাৰণে এটা উন্নত মানৰ আমাৰ যিখিনি বিজুলী পোহৰৰ ব্যৱস্থা কৰা হৈছে। আমি নগাঁও চাম দিলীপ শৰ্মাৰ পৰা, আমি দিলীপ শৰ্মাই আমাৰ গোটেইখিনি বস্তু সামগ্ৰী যোগাৰ দিছে আৰু তেওঁ গোটেই বস্তু দায়িত্ব লৈছে আৰু আশা কৰিছোঁ আমি দিলীপ শৰ্মা মানে এজন মানে হেৰি অভিজ্ঞ ব্যক্তি আৰু তেওঁ তত্বাৱধানে ডাঙৰ ডাঙৰ অনুষ্ঠান চলিছে আৰু সেই ক্ষেত্ৰতো আমি যথেষ্ট আমি মানে আশাবাদী আৰু সুন্দৰকৈ চলাই যাম। কোনো ভগৱানৰ কিবা কোনো দুৰ্ঘটনা যাতে নহয় তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।
আপুনি ৰাইজক আহ্বান এটা জনাব?
অঁ জনাম নিশ্চয় জনাম। আমাৰ
এটা আহ্বান জনাম, প্ৰথমেই যাতে তেওঁলোকে নিজে লাইটৰ তাঁৰডাল ছিঙি মেলি যাতে জইন দি লাইট জ্বলায়।
সেইটো কৰিমে মই সমূহ বাৰবজীয়াবাসী বাৰবজীয়া সাহিত্য সভালৈ অহা অধিৱেশনলৈ অহা সমূহ গ্ৰন্থপ্ৰেমী হওক অসমৰ ৰাইজৰ হিয়ামতি অসম সাহিত্য সভালৈ অহা মোৰ মাননীয় প্ৰতিনিধিয়ে হওক যিকোনো দৰ্শকেই হওক যাতে কোনো কাৰণত ইলেক্ট্ৰিচিটি বা বিজুলী তাঁৰ ঘপককৈ নুচুৱে হাতেৰে, এইটো কাৰণে আপোনালোক সকলোকে আমি আহ্বান জনাইছোঁ আৰু আপোনালোক অসমৰ ৰাইজ আহক, মৰিগাঁও বাৰবিজয়লৈ আহক, আপোনালোকক আমি আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আহি আমাৰ বাৰবজীয়া অসম সাহিত্য সভা একাদশ বাৰ্ষিক অধিৱেশন সুন্দৰভাৱে পৰিচালনা কৰাত সফল হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।
আৰু যাতে লাইটেও দিগদাৰ নিদিয়ক।
হয় হয়, আপুনি ভগৱানৰ ওচৰত খাটিছোঁ আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ যাতে লাইটে কোনো কাৰণে অসুবিধা নিদিয়ে।
হয় হয় হয়, ধন্যবাদ ধন্যবাদ। এয়া ইয়াতে লগ পোৱা আদৰণি সমিতিৰ যুটীয়া সম্পাদক কুশল কুমাৰ বৰা।
মোৰ নাম শ্ৰী কুশল কুমাৰ বৰা, মই আদৰণি কমিটিৰ যুটীয়া সম্পাদক। অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনখনি আমি বিস্তৃত কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে বিভিন্ন ক্ষেত্ৰৰ পৰা আমালৈ ইয়াতে সঁহাৰি আহিছে আৰু অনুষ্ঠানটো আমি খুব চেষ্টা কৰিছোঁ যে আমাৰ যেন অভ্যৰ্থনাত কোনো ক্ৰুটি ৰৈ নাযায়, সেই কথাখিনি আমি চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ 35খন কমিটিয়ে, চাব কমিটিয়ে কামখিনি সুচাৰুৰূপে কৰি আছে। অকণমান লেহেমীয়া হৈছে, ইতিমধ্যে মৰিগাঁৱত আছু অধিৱেশন হৈ গ'ল আৰু আজি 27 তাৰিখৰ পৰা এইটো কনিষ্ঠ বিজ্ঞান এই কৃষি বিজ্ঞান সন্থায়ো অধিৱেশন পাতি আছে আৰু সেইকাৰণে অকণমান লেহেমীয়া হৈছে। যা নহওক, আমাৰ 31 জানুৱাৰীৰ পৰা যে অধিৱেশন পূৰ্ণগতিত প্ৰকাশ হ'ব আৰু আমি অসমৰ সৰ্বতো প্ৰকাৰে সহায় কৰিব লাগে সকলোকে আমি অনুৰোধ জনাম আমাৰ আদৰণি কমিটিৰ পৰা এইখিনি কথাই।
হয় হয়, এতিয়া অকণমান ইয়াৰ বিজুলী খোৱা পানী এইখিনি কেনেকুৱা হৈছে, কি পৰ্যায়ত আছে?
বিজুলী খোৱা পানী আৰু অন্যান্য যিখিনি অনাময়ৰ কথা সেইখিনি কথা আমাৰ কমিটিবিলাকে সুন্দৰভাৱে কাম কৰি আছে। ইতিমধ্যে জিলা প্ৰশাসনে ইয়াত সহযোগ কৰিছে আৰু জিলাৰ মানে যিখিনি দায়িত্ব সেইখিনি জিলা আয়ুক্তই গোটেইখিনি কৰি আছে আৰু এই ক্ষেত্ৰত আমি এটা চিন্তা কৰিছোঁ যে প্ৰতিনিধিসকলৰ কাৰণে বৰ বিশেষ অসুবিধা নহ'ব। আৰু ইতিমধ্যে জিলাক অসম চৰকাৰে দায়িত্ব দি দিছে ডিচিক আৰু সেই অনুপাতে কামবিলাক গৈছে। আমাৰ শিবিৰবিলাকত আমাৰ প্ৰায় 4000 প্ৰতিনিধি থাকিব। এই প্ৰতিনিধিসকলৰ থকা খোৱা আৰু অধিৱেশনস্থলীলৈ অহা যোৱা গোটেইখিনি আমি যাতায়াতৰ ব্যৱস্থা এটা কৰিছোঁ আৰু তেওঁলোকক আমি এটা সুন্দৰ আতিথ্যত অধিৱেশনখন সবল কৰাৰ কাৰণে আমি যৎপৰোনা আছোঁ, চেষ্টা কৰিছোঁ। আৰু হয়তো ক'ৰবাত ক্ৰুটি ৰৈ যাব পাৰে, তথাপিও আমি সামগ্ৰিকভাৱে অধিৱেশন সফল হোৱাৰ কাৰণে চেষ্টা কৰিছোঁ।
বাৰাপুঁজিয়া সমন্বয় ক্ষেত্ৰত বিশেষ বাৰ্ষিক সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াতে এটি নামঘৰ প্ৰস্তুত কৰিছে, নামঘৰ নিৰ্মাণ কৰিছে। আপোনাৰ নামটো?
কৃষ্ণ, মোৰ নাম শান্তিৰাম বৰদলৈ। নামঘৰটো বনোৱাৰ দায়িত্বটো দিলে কমিটিয়ে, সেইকাৰণে আমি আমাৰ স্থানীয় লোকসকলে আমি ধান খেৰৰ নৰা কাটিছোঁ, কাটি কৰি আকৌ বাঁহবিলাকো ৰাইজে দিছে, দি কৰি আমি নিজেই এইখিনি নামঘৰটো প্ৰস্তুত কৰিবৰ কাৰণে আগবাঢ়িছোঁ।
31 তাৰিখে কি হ'ব?
31 তাৰিখে আমাৰ গুৰু আসন প্ৰতিষ্ঠা হ'ব ৰাতিপুৱা 9 বজাত। তাৰপিছতে প্ৰসংগ হ'ব, প্ৰসংগৰ পিছতে আকৌ দিহানাম হ'ব, এনেকৈ মানে কাৰ্যসূচীবিলাক আৰম্ভ হ'ব।
এটা সম্পূৰ্ণ নামঘৰ আমাৰ শংকৰদেৱৰ যি সৃষ্টি সেই আৰ্হি,
হয় হয়, তেখেতৰ গুৰুজনাৰ আৰ্হি লৈ পেলাই আমি এইখিনি আমি কৰিবলৈ যত্ন কৰিছোঁ। ইয়াত ভকত বৈষ্ণৱ আহি আমাৰ এই নামঘৰত সেৱা ধৰিব পাৰিব, তেখেত সেইটো কাৰণে আমি এইটো কাম কৰিছোঁ।
হয়, আপোনাৰ নামটো?
যোগেন পাটোৱাৰ।
যোগেন পাটোৱাৰদেৱ, এই সমন্বয় ক্ষেত্ৰ কথা কওকচোন, ৰজাৰ কথা।
হয়, এই পাঁচু ৰজা বুলি কয়, মিকিগুৰি ৰজা, বাৰাবুজী ৰজা, খাইগড় ৰজা আছে, এনেকৈ আৰু মিলি এই পাঁচু ৰজাৰ নামেৰে এই ক্ষেত্ৰখন পাঁচু ৰজা সমন্বয় ক্ষেত্ৰ নামাংকিত কৰি অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন ইয়াতে অনুষ্ঠিত কৰিব, 4দিনীয়া বাৰ্ণাঢ্য কাৰ্যসূচী অহা 31 জানুৱাৰী, 1, 2, 3 ফেব্ৰুৱাৰী।
হয়,
গতিকে তাৰ কাৰণে আমাক দায়িত্ব দিলে, আমি দায়িত্ব পালন কৰি এই কামত আগবাঢ়িছোঁ।
সামাজিক মাধ্যমৰ জৰিয়তে কবিতা লিখি জনপ্ৰিয়তা অৰ্জন কৰা কবিসকলৰ ক্ষেত্ৰত সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই প্ৰসংগত এয়া।
মোৰ নাম প্ৰসন্ন কুমাৰ বৰা, ঘৰ বাৰবজীয়া ওচৰ অন্তৰ্গত টাংমৰা গাঁৱত।
হয়,
আমি ফেচবুকৰ যোগেদি যিমান ধৰক কবিতা প্ৰেমী আছে, সাহিত্য চৰ্চা কৰি আছে, তেখেতলোকেও আমি অগ্ৰাধিকাৰ দিয়া প্ৰচেষ্টা কৰিছোঁ। আৰু আমাৰ 2 তাৰিখে সেই মঞ্চখন কবিতা সন্মিলনী
অনুষ্ঠিত হ'ব। কবিতা সন্মিলনীখন কেনেকৈ আৰম্ভ কৰিব, কোন বিখ্যাত কবি আহিব?
এনেই ধৰক আমাৰ মূল কমিটিৰ ধৰক এনেই জনপ্ৰিয়তা এতিয়া নতুন প্ৰজন্মৰ নীলিম কুমাৰ, প্ৰণৱ বৰ্মন, তেখেতলোক আহিব আৰু এনেও বিশিষ্টটো আমাৰ আছেই, ধৰক তেখেতলোকো আহিবই, কেন্দ্রীয় সমিতিয়ে হেৰি কৰিছে,
তেখেতসকলে কবিতা পাঠ কৰিব পাৰিব,
কবিতা পাঠ কৰিব।
বাৰপূজীয়াৰ এই সমন্বয় ক্ষেত্ৰৰ লগতে অন্যান্য দিশতো খুব তৎপরতা বৃদ্ধি হয়েছে। আলহী শুশ্রূষা করা, চাহ বনাই দিয়া, ভাত বনাই দিয়া, অনেক কাম। বাইদেউ আপনার নাম তো?
গীতা তেরল।
আমি দেখিল যে আপনি এই সাহিত্য সভার বিশেষ অধিবেশনের কারণে রন্ধা বহাত আপনার ব্যস্ত, কেদিন ধরে আপনার এই ধরনের ব্যস্ততা?
তিন দিন হয়েছে ব্যস্ত হয়ে
থাকে, মানে চাহ ভাত বনাই আলহীক আপ্যায়ন করে থাকবলগা হয়েছে। আর এগারী পাইছে বাইদেউ, আপনার নাম তো? এয়া ইয়াতে লগ পোৱা বিশেষ অভ্যর্থনা আৰু সম্বর্ধনা সমিতিৰ,
বিশেষ সম্বর্ধনা আৰু অভ্যর্থনা সমিতিৰ যুটীয়া সম্পাদক।
হয়, কেনেদৰে কামবিলাক আগবাঢ়িছে আপোনাৰ কওকচোন?
কামবিলাক আমাৰ নিয়াৰিকে আগবাঢ়ি আছে। আমি ইতিমধ্যে গামোচা জাপি এইবিলাক আহি গৈছে, আমি আজিৰ পৰা এইবিলাক শ্বৰ্টিং কৰিম ধুনীয়াকে। বাকী আমাৰ মহিলাসকলেও লাগি আছে ধুনীয়াকৈ। আমি
গামোচাৰ কথা ক'লে, যেতিয়া গামোচা ক'ৰ পৰা কিমান আনিবলগীয়া হৈছে?
গামোচা আমি আনিছোঁ এই মই গেৰজাই বামৰ পৰা, কামপুৰ, প্ৰায় 5,000 গামোচা।
5,000 গামোচা সকলোখিনি চাগে হাতে বোৱা?
হাতে বোৱা।
এয়া ইয়াতে লগ পোৱা দুলেন চন্দ্ৰ দেউৰী।
দুলেন চন্দ্ৰ দেউৰী, হয়। 1500 আমাৰ বিজুলী বাঁহ প্ৰয়োজন হ'ব এই ফ্লেগৰ কাৰণে। এইটো আমি ভাবি থৈছোঁ যে আমাৰ খাদ্য খৰচস্থলীৰ বাহিৰেও আমাৰ সিফালে মানে যিখন আমাৰ এই দলং আছে, এই চাৰিবিঘী দলং বুলি, তাৰ পৰা আৰম্ভ কৰিম। আৰু ইফালে আমি বৰবিঘীয়াৰ মানে এই জৰাবাৰীৰ পৰা আৰম্ভ কৰি আমাৰ ফ্লেগৰ মানে আমি ব্যৱস্থা কৰিম ৰাস্তা
পথাৰত।
মূল তোৰণ মানে কি, আমাৰ তাত সেইখিনিত আমি কমেও আমাৰ মানে কি হ'ব, এই তাত পতাকা তোলনৰ যিমানখিনি আমাৰ ব্যৱস্থা নহয়, তাত আমি পতাকা গোটেইখিনি আমাৰ ব্যৱস্থা মানে কি হ'ল, আমি বিজুলী বাঁহ আমি তাত এতিয়ালৈকে আমাৰ তেনেকৈ নিৰ্ধাৰণ কৰি নাই। কিন্তু যিহেতু আমাৰ ইয়াত কৈছে 11তম বুলি, সেইটো কাৰণে আমি সিমানখনটো লাগিবই, এটলিষ্ট আমাৰ কাম কৰি শেষ কৰিম।
কৰ্মচাৰী লগাইছে
আমাৰ এইটো কৰ্মচাৰী মৰিগাঁৱৰ বিশেষকৈ দুজন ব্যক্তি, যিজনে মানে ইয়াৰ গোটেই সংঘৰ অধিৱেশনত তেখেতে ফ্লেগৰ গোটেই কামখিনি কৰিছিলে, তেখেতকো আমাৰ মানে ইয়াত জড়িত কৰিলে, কাৰণ তেখেতৰ সেই অভিজ্ঞতাটো আছে কাৰণে আমি তেখেতক তেখেতক লৈ আহিছোঁ। তাৰমানে
বাৰপূজাৰ এই বিশেষ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আৰম্ভ কৰিছে এখন বাণিজ্য মেলাৰো। এই প্ৰসংগত আমাক এইদৰে কয়,
মোৰ নাম শ্ৰী ৰাতুল শৰ্মা, মই কাৰ্যকৰী সভাপতি বাণিজ্য মেলা উপসমিতিৰ। আচ্ছা, আমাৰ টোটেল মানে ষ্টল হ'ল 8,000 প্ৰায় কমপ্লিট হোৱাৰ পথত। তাৰ লগতে আমাৰ এখন হেৰি হ'ব, আপোনাৰ আনন্দ মেলাও হ'ব। এই গোটেইখিনি ব্যৱস্থাই আমি গোটেই অধিৱেশনখন মানে সম্পূৰ্ণ কৰি তুলিবৰ কাৰণে উঠি পৰি লাগিছোঁ। বাণিজ্য মেলা আমাৰ আৰম্ভ হ'ব আপোনাৰ 31 তাৰিখৰ পৰা, 31, 1, 2, 3 তাৰিখে শেষ হ'ব। অসমৰ বাহিৰৰ আমাৰ ষ্টল আহিছে, আমাৰ বিভিন্ন জিলাৰ পৰা আহিছে, অসম, অৰুণাচল, মেঘালয়ৰ পৰা এনেকৈও আহিছে। এই গোটেইখিনি মিলাই পেলাই আমি এখন মানে আটক ধুনীয়া বাণিজ্য মেলা গঢ়ি তুলিব পাৰিম বুলি মানে আশা কৰিছোঁ। আত্মসহায়ক গোটৰ ব্যৱস্থা হৈছে, আমি ডি চি ছাৰৰ লগত কথা পাতিছোঁ, তেখেতক আমি অনুৰোধ জনাইছোঁ, তেখেতে আমাক 20খনমান ষ্টল দিব, নাবাৰ্ডৰ পৰাও আহিব, ঠিক তেনেধৰণে আমি প্ৰচেষ্টাটো আগবঢ়াইছোঁ। গোটেই ব্যৱস্থাটো আমি কৰিছোঁ, নিৰাপত্তাৰ ব্যৱস্থাটো, খোৱা বোৱাৰ ব্যৱস্থাটো, পানী, লাইট, লেট্ৰিন, বাথৰুমৰ এই গোটেই সুবিধাখিনি আগবঢ়াইছোঁ,
যাতে কোনো অসুবিধা,
কোনো ধৰণৰ অসুবিধা আমাৰ সন্মুখীন নহয়গৈ।
ৰাইজক কি ক'ব?
ৰাইজক আমি এটাই আহ্বান জনাম, আপোনালোক সকলোৱে আহক, অসম সাহিত্য সভাৰ আমাৰ এই বাৰ্ষিক অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে সকলোৱে সহায় সহযোগিতা কামনা কৰি বাণিজ্য মেলা উপভোগ কৰিবৰ কাৰণে, আৰু আমাৰ যিসকল মানে ব্যৱসায়ী ইয়াতে, স্থানীয় ব্যৱসায়ী হওক বা অসমৰ বাহিৰৰ ব্যৱসায়ী, তেওঁলোকে মানে কিবা প্ৰতিষ্ঠিত মানে দোকান লৈ আহিব, তেখেতসকলক সহায় সহযোগ আগবঢ়াই অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে হয় অনুৰোধ জনালোঁ।
এয়া ইয়াতে লগ পোৱা এজন গাঁওবাসী।
মোৰ নাম মৃগেন দেউৰজা।
হয়, এই কওকচোন, সাহিত্য সভাৰ কাৰণে আপোনালোকে কেনেধৰণৰ আগভাগ লৈছে?
আমাৰ মানে আমি খুবেই গৌৰৱান্বিত, বাৰ্ষিক অধিৱেশন ইয়াত অনুষ্ঠিত কৰা হৈছে, তাক লৈ আমি খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ।
এই সাহিত্য সভা যিহেতু তিৱা অধ্যুষিত অঞ্চলতে হৈছে, আপোনালোকৰ সাংস্কৃতিক দিশটো কেনেকৈ দাঙি ধৰিব?
নাই, ইয়াত আমি সকলো জনগোষ্ঠী ইয়াত আমি বাস কৰোঁ, অকল তিৱা বুলি নহয়, আৰু বিভিন্ন ধৰণৰ আমাৰ লোকনৃত্য আছে, সেইবিলাক ইয়াত আমি প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিম।
বাৰপূজাৰ যি সমন্বয় ক্ষেত্ৰত সাহিত্য সভা অনুষ্ঠিত হ'ব, এই অঞ্চলৰ মহিলাসকলৰো ব্যস্ততা বৃদ্ধি হৈছে,
দিনৰাতিয়া তেখেতসকল কামত ব্যস্ত হৈছে, ৰাইজক আদৰিব লাগিব। বাইদেউ আপোনাৰ নামটো?
মোৰ নাম শ্ৰী অঞ্জলি ডেকা।
হয়, এই আপোনাৰ পিয়ালিক কাষতেই মানে বাৰপূজীয়া যি সাহিত্য সভা হ'ব, তাৰ কাৰণে ব্যস্ততা আপোনাৰ?
ব্যস্ততা মানে ৰাইজক এতিয়া চাহ যোগোৱা, ধৰি লওক যি পাৰোঁ পিঠা পনা সেয়া, আৰু তাৰ লগতে অন্য সহায় সাৰথি যি পাৰোঁ কৰি আছোঁ আৰু।
হয়, কিমান এইকেইদিন চাগে খুব সোনকালে উঠিছে আপুনি?
সোনকালে উঠি মানে আকৌ ধৰি লওক এফালেদি ভকত আহিব, সেয়া বাট পদূলি চাফা কৰা, এইবোৰে কাম আৰু চলি আছে,
শুশ্ৰূষা কৰা কাম।
কাম
এতিয়া পিঠা পনা বনাইছে বুলি শুনিছো,
পিঠা পনা মানে এতিয়া জানে আৰু অসমীয়া মানুহৰ মাঘৰ মাহটো বিহুৱে বুলি ক'ব পাৰি, গতিকে সান্দহ, মিঠৈ লাড়ু, তিলপিঠা, ঘিলা পিঠা এইবোৰে আৰু।
এইখিনি ধন্যবাদ।
নেহরুৰ পৰকিত দোল মণ্ডপ চিৰজ্যোতিষ্মান, হল চিৰজ্যোতিষ্মান।
ইমান পৰে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ প্ৰস্তুতিৰ বিষয়ে যুগুত কৰা অনুষ্ঠানটি শুনিলে। এতিয়া পডকাষ্টৰ পৰা মই কিৰণ চন্দ্ৰ নাথে বিদায় লৈছোঁ। আমাৰ পডকাষ্ট লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। নমস্কাৰ।
ভাষা কৃষ্টি পরিচয় খাম পাংসি গদাল বরিয়া লালি লালি রে কৃষ্টি সহকি ছাব্বিশরে মহাসভা পান্ডুর ভাগর সভার বস্ত্র যোগান ধরে গরিমা যুগান্তর কোনোয়ালি ইতিহাসে দিয়ে সুমরাই বন্দিত মই শিপিনী কুটুমি বাই বারপুজিয়ার গৌরব আছে জিলিকায় বারপুজিয়ার গৌরব আছে জিলিকায়।